এয়া আকাশবাণী। বাতৰি কৈছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। প্ৰতি বছৰৰ দৰে এইবাৰো সৰ্বভাষা কবি সন্মিলন আজি নিশা 10 বজাত আকাশবাণীৰ সকলো নেটৱৰ্কৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে গণৰাজ্য দিৱসত অংশগ্ৰহণকাৰীসকলক বিভিন্ন ৰাজ্যৰ লোকসকলৰ সৈতে মত বিনিময়ৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাক শক্তিশালী কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবয়ো ছুবিয়ান্তোই আজি নতুন দিল্লীত বৈঠকত মিলিত হ'ব আৰু চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰত ইংলেণ্ডৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া 7 বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দীত দিয়া এই ভাষণৰ পাছতে ইয়াৰ ইংৰাজী ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ আটাইবোৰ কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ এই ভাষণ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা 9:30 বজাত প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰিত হ'বলগীয়া অসমীয়া বাতৰি নিশা 7:50 বজাত প্ৰচাৰ কৰা হ'ব। 76 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ পুৱা 9 বজাত ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ দিব। ৰাজ্যপালৰ ভাষণৰ পৰিপ্ৰেক্ষিতত আকাশবাণী গুৱাহাটীৰ পুৱা 9 বজাৰ আঞ্চলিক বাতৰি 8:45 বজাত প্ৰচাৰিত হ'ব। আকাশবাণীয়ে কাইলৈ 76 সংখ্যক গণৰাজ্য দিৱসৰ নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া কুচকাৱাজ আৰু প্ৰতীক পথ শোভাযাত্ৰাৰ অনুষ্ঠান পুৱা 9:40 বজাৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আনহাতে 26 জানুৱাৰীৰ দিনা ৰাজ্যখনত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ ওপৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰই নিশা 7:45 বজাত এখন বিশেষ অনাতাঁৰ প্ৰতিবেদন প্ৰচাৰ কৰিব। ইয়াৰ বাবে কাইলৈ নিশা 7:45 বজাত প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকা প্ৰচাৰ কৰা নহয়। গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া প্ৰতি বছৰৰ দৰে এইবাৰো আকাশবাণীৰ অতি চৰ্চিত অনুষ্ঠান সৰ্বভাষা কবি সন্মিলন আজি নিশা 10 বজাত আকাশবাণীৰ সকলো নেটৱৰ্কৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব। এই কবি সন্মিলনত দেশৰ প্ৰায় 400 গৰাকী কবিয়ে একেখন মঞ্চতে কবিতা পাঠ কৰিব। 1956 চনত আৰম্ভ হোৱা এই সৰ্বভাষা কবি সন্মিলনৰ জৰিয়তে সকলো ভাৰতীয় ভাষাৰ শ্ৰেষ্ঠ সমসাময়িক কবিতাসমূহ সমন্বিতভাৱে প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় একতা আৰু ভাষিক সমন্বয়ক এখন সৃষ্টিশীল মঞ্চ প্ৰদান কৰাৰ প্ৰয়াস কৰি অহা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ তেওঁৰ চৰকাৰী বাসভৱনত এইবাৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সদস্য, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক, প্ৰতীক পটৰ শিল্পী আৰু জনজাতীয় সম্প্ৰদায়ৰ অতিথিসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলক বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলৰ সৈতে মত বিনিময়ৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা শক্তিশালী কৰিবলৈ আহ্বান জনায়। এনেধৰণৰ বাৰ্তালাপে দেশৰ ঐক্য আৰু সংহতিক একেদৰে সুদৃঢ় কৰে। সেই বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয়, দায়িত্বশীল নাগৰিক হিচাপে প্ৰত্যেকেই নিজৰ দায়িত্ব পালনৰ জৰিয়তে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পৰা যাব। তেওঁ সকলোকে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে দেশক শক্তিশালী কৰাৰ বাবে ঐক্যবদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে যুৱক যুৱতীসকলক মাই ভাৰত পৰ্টেলত পঞ্জীয়ন কৰিবলৈ উৎসাহিত কৰাৰ লগতে তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে জড়িত হ'বলৈ আহ্বান জনায়। শ্ৰীমোদীয়ে লগতে জনসাধাৰণৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত সহায় কৰা কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে 3 কোটি লাখপতি বাইদেউৰ সৃষ্টিৰ লক্ষ্যৰে মহিলাসকলৰ সবলীকৰণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। স্বচ্ছতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে যদি 140 কোটি ভাৰতীয়ই স্বচ্ছতা বজাই ৰাখে তেনেহলে ভাৰত সদায় পৰিচ্ছন্ন দেশ হৈ থাকিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বিদেশী অংশগ্ৰহণকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰাৰ লগতে ভাৰতৰ আতিথ্যৰ শলাগ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবয়ো ছুবিয়ান্তোই আজি নতুন দিল্লীত বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পুনৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত আলোচনা কৰিব। বৈঠকৰ অন্তত কেইবাখনো চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে 4-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে যোৱা বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হয়। আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। শ্ৰীচুবিয়ান্তই ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিব। বিয়লিৰ ভাগত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি প্ৰবৈ কাইলৈ কৰ্তব্য পথত 76 সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। সমগ্ৰ দেশতে আজি 15 ৰাষ্ট্ৰীয় ভোটদাতা দিৱস উদযাপন কৰা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত হ'বলগীয়া ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূল অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় দপ্তৰৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ লগতে মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু অন্যান্য নিৰ্বাচনী আয়ুক্তসকলে অংশগ্ৰহণ কৰিব। নিৰ্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ মুৰববী আৰু প্ৰতিনিধিসকলেও এই অনুষ্ঠানত ভাগ ল'ব। এইবাৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ বিষয়বস্তু হ'ল ভোট দিয়াৰ দৰেই একোৱেই নহয়, মই নিশ্চিতভাৱে ভোটদান কৰিম। নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰি যোৱা বছৰৰ বিষয়বস্তুকে এইবাৰো লোৱা হৈছে আৰু ইয়াৰ জৰিয়তে ভোটদাতাসকলক নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি গৌৰৱ কৰিবলৈ উৎসাহিত কৰা হৈছে। এই অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত লোৱা বিশেষ প্ৰচেষ্টাৰ বাবে ৰাজ্য আৰু জিলাৰ বিষয়াসকলক শ্ৰেষ্ঠ নিৰ্বাচনী পদ্ধতিৰ বঁটা প্ৰদান কৰিব। নিৰ্বাচন প্ৰক্ৰিয়াত ভোটদাতাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে উদ্ভাৱনীমূলক অভিযান আৰু প্ৰযুক্তিৰ ব্যৱহাৰক বিশেষ স্বীকৃতি দিয়া হ'ব। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি দ্বিতীয় টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত ভাৰতীয় পুৰুষৰ দলটো ইংলেণ্ডৰ মুখামুখি হ'ব। সন্ধিয়া 7 বজাৰ পৰা খেলখন আৰম্ভ হ'ব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইতিমধ্যে 5খন খেলৰ শৃংখলাটোত 1-0 অগ্ৰগতি লাভ কৰিছে। শৃংখলাৰ প্ৰথমখন খেলত বুধবাৰে কলকাতাত ঘৰুৱা দলটোৱে আলহী দলটোক 7 উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ইংলেণ্ডে মাত্ৰ 132 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাইছিল। খেলখনত স্পিন বলাৰ বৰুণ চক্ৰৱৰ্তীয়ে 3টা, অৰ্ষদীপ, হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ 12.5 অভাৰত 133 ৰাণৰ লক্ষ্যত উপনীত হৈছিল। ভাৰতৰ হৈ অভিষেক শৰ্মাই মাত্ৰ 34টা বলত 79 ৰাণ সংগ্ৰহ কৰে। খেলখনত বৰুণ চক্ৰৱৰ্তীক মেন অব দ্য মেচ হিচাপে ঘোষণা কৰা হৈছিল। ইণ্ডিয়ান ছুপাৰ লীগ ফুটবলত কালি নিশা কলকাতাত ইষ্ট বেংগল FCয়ে কেৰালা ব্লাষ্টাৰ্ছ FCৰ বিৰুদ্ধে 2-1 গলত জয়লাভ কৰে। 5খন খেলত এইখনেই আছিল ৰেড এণ্ড গোল্ড ব্ৰিগেডৰ প্ৰথমটো জয়। শেষৰবাৰৰ বাবে 21 ডিচেম্বৰত জামছেদপুৰ FCৰ বিৰুদ্ধে 1-0 গলত জয়লাভ কৰিছিল। খেলখনৰ প্ৰথমাৰ্ধত পি ভি বিষ্ণুৰ এক সুন্দৰ শ্বটেৰে আয়োজক দলটোৱে অগ্ৰগতি লাভ কৰাৰ পাছত দ্বিতীয়াৰ্ধত হিজাজী মাহেৰে আৰু এটা গ'ল কৰে। ডেনিছ ফাৰুকে কেৰালা ব্লাষ্টাৰ্ছ FCৰ হৈ পলমকৈ হলেও এটি গ'ল দিবলৈ সক্ষম হৈছিল। আজি গোৱাত অনুষ্ঠিত আন এখন খেলত FC গোৱা চেন্নাইন FCক মুখামুখি হ'ব। সন্ধিয়া 7:30 বজাত খেলখন আৰম্ভ হ'ব। মহিলা হকী ইণ্ডিয়া লীগত কালি ৰাঁচীত ৰাঁচীৰ ৰাহ বেংগল টাইগাৰ্ছক 4-2 গলত পৰাস্ত কৰি JSW চুৰমা হকী ক্লাবে ফাইনেলত প্ৰৱেশ কৰে। চাৰ্ল ইংলেবাৰ্টে খেলখনত হেট্ৰিক অৰ্জন কৰি প্লেয়াৰ অব দ্য মেচৰ বঁটা লাভ কৰাৰ বিপৰীতে হীনা বানুৱে চুৰমাৰ হৈ 1টা গল দিয়ে। খিতাপৰ যুঁজত কাইলৈ JSW চুৰমা হকী ক্লাবে উৰিষ্যা ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে খেলিব। আনহাতে পুৰুষৰ হকী ইণ্ডিয়া লীগত কালি নিশা ৰাঁচীত ৰাঁচীৰ ৰাহ বেংগল টাইগাৰ্ছে কলিংগ লেঞ্চাৰ্ছক 5-3 গলত পৰাস্ত কৰে। আজি সন্ধিয়া 6 বজাত তামিলনাডু ড্ৰেগনছে টীম গণাচিকাৰ সৈতে মুখামুখি হ'ব আৰু হায়দৰাবাদ টুফানছে নিশা 8:15 ৰাউৰকেল্লাত UP ৰুদ্ৰাছৰ বিৰুদ্ধে খেলিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশ আৰু পাঞ্জাবৰ ঠায়ে ঠায়ে আজি শীত প্ৰবাহ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে লগতে পশ্চিমবংগ, পূব উত্তৰ প্ৰদেশ, ছিকিম আৰু বিহাৰত আজি পুৱা আৰু নিশাৰ ভাগত ঘন কুঁৱলী আৱৰি থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি ওড়িশা, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো অহা দুদিনলৈ একেই পৰিৱেশ বাহাল থাকিব। অহা 2-3 দিনত মধ্য ভাৰতৰ সৰ্বনিম্ন তাপমাত্ৰা 2-3 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। গণৰাজ্য দিৱসৰ পূৰ্ব সন্ধিয়া আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। প্ৰতি বছৰৰ দৰে এইবাৰো সৰ্বভাষা কবি সন্মিলন আজি নিশা 10 বজাত আকাশবাণীৰ সকলো নেটৱৰ্কৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে গণৰাজ্য দিৱসত অংশগ্ৰহণকাৰীসকলক বিভিন্ন ৰাজ্যৰ লোকসকলৰ সৈতে মত বিনিময়ৰ জৰিয়তে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা শক্তিশালী কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৈ চুবিয়ান্তই আজি নতুন দিল্লীত বৈঠকত মিলিত হ'ব আৰু চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি দ্বিতীয় টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰত ইংলেণ্ডৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 মিনিটত।